এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি কামৰূপ জিলাৰ বামুণীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে বকো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুমিত ৰাভাৰ সৈতেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাতো 19টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীসকলে ভোটদাতাসকলক আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ অভিযান চলায়। দক্ষিণ দুধনৈৰ বিজেপি সমৰ্থিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সমানে সমানে কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৰাভা আৰু ভোটাৰ্ছ পাৰ্টী অব ইণ্ডিয়া দলৰ প্ৰাৰ্থী পুনম হাজোৱাৰীয়ে কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। উল্লেখযোগ্য যে অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব। অহা 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। জলবায়ু পৰিৱৰ্তন আৰু শক্তি সংৰক্ষণৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীৰ সমৰ্থনত আজি নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ ৰাজ্যখনৰ জনসাধাৰণক অনাৱশ্যকীয় সকলো বিদ্যুৎ চাকি বন্ধ কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। 90খনতকৈ অধিক দেশত পালন কৰা ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত এই বছৰ সকলোৰে বাবে পানী শীৰ্ষক বিষয়বস্তুত গুৰুত্ব দিয়া হৈছে। আন্তৰ্জাতিক জল দিৱসৰ সৈতে সংগতি ৰাখি শক্তিৰ বহনক্ষম ব্যৱহাৰ আৰু পানী সংৰক্ষণৰ মাজত সংযোগ সৃষ্টি কৰিবলৈ এইবাৰৰ ধৰিত্ৰী ঘণ্টা কাৰ্যসূচীত চেষ্টা চলোৱা হৈছে। ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ চমুকৈ WWF ইণ্ডিয়া নামৰ সংস্থাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী সফল কৰিবলৈ ভাৰত চৰকাৰে এই 1 ঘণ্টা ব্যক্তিগত, ব্যৱসায়িক আৰু অন্যান্য সংস্থাসমূহক পৰিৱেশ বহনক্ষমতা ৰক্ষাৰ বাবে প্ৰত্যেকীভাৱে এই কাৰ্য কৰিবলৈ আহ্বান জনাইছে। এনেধৰণৰ সৰু অথচ গুৰুত্বপূৰ্ণ পদক্ষেপে জলবায়ু পৰিৱৰ্তন ৰোধ আৰু শক্তি সংৰক্ষণৰ অভ্যাস গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। আজি বিশ্ব জল দিৱস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে পানী সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতিশ্ৰুতি সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰবাসীক আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে পানী সংৰক্ষণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' এটা শ্বেয়াৰ কৰি কয় যে পানী হৈছে সভ্যতাৰ জীৱনৰেখা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক সুৰক্ষিত কৰি ৰখা উচিত। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ সৈতে যুটীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠানটোৰ সভাগৃহত দুদিনীয়াকৈ বিশ্ব জল দিৱস কাৰ্যসূচী পালন কৰিছে। জৈৱ বৈচিত্ৰৰ কোনো ক্ষতি নোহোৱাকৈ ব্ৰহ্মপুত্ৰ নদীৰ জলশক্তি ব্যৱহাৰ কৰি বিজুলী উৎপাদন কেনেদৰে কৰিব পাৰি এই সন্দৰ্ভত কাৰ্যসূচীত আলোচনা কৰা হৈছে। আলোচনাত IIT গুৱাহাটীৰ উপৰি দিল্লী IIT, ৰুৰ্কী IIT আৰু ভাৰতবৰ্ষৰ কেইবাখনো অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে 22 মাৰ্চৰ দিনটো বিশ্ব জল দিৱস হিচাপে পালন কৰা হয়। 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনত লোৱা সিদ্ধান্ত অনুসৰি 1993 চনৰ পৰা প্ৰতিবছৰে এই দিৱস পালন কৰা হৈছে। বজালী জিলাৰ পাটাচাৰকুছি নিৰ্মহালয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা ভাৰতীয় সমাজ বিজ্ঞান আৰু গৱেষণা পৰিষদৰ অৰ্থ সাহায্যত আৰু বিদ্যাভাৰতী উচ্চ শিক্ষা সংস্থান অসম প্ৰান্তৰ সহযোগত মহাবিদ্যালয়খনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। ধ্ৰুপদী অসমীয়া ভাষা প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন আজি আৰু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মহাবিদ্যালয়খনৰ প্ৰশাসনীয় সমিতিৰ সভাপতি তথা অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সোমেশ্বৰ কলিতাই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। আলোচনা চক্ৰত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃ দীপামণি হালৈ মহন্তই ভাষণত কয় যে ভাষা হৈছে এক ব্যৱহাৰিক পদ্ধতি। যদি কোনো এটা ভাষা ব্যৱহাৰ কৰা নহয় তেন্তে সেই ভাষাটো বিলুপ্ত হৈ যায়। প্ৰতি 40 বছৰত একোটাকৈ ভাষা বিলুপ্ত হৈ আহিছে বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ তৰণী ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ কয় যে অসমীয়া ভাষাৰ প্ৰচাৰ সকলোৰে লক্ষ্য হ'ব লাগে। ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে মাতৃভাষাটো বিশ্ব দৰবাৰলৈ নিবলৈও তেওঁ আহ্বান জনায়। এই আলোচনাচক্ৰত খন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰববী তথা সহযোগী অধ্যাপক ডঃ লক্ষী হাজৰিকা, দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ডঃ মিতালী বৰ্মন উপস্থিত থাকে। বজালী প্ৰাথমিক শিক্ষা খণ্ডৰ নতুন ভৱনৰ আজি শিক্ষা বিষয়া কিশোৰ ৰাজবংশীয়ে শিলান্যাস কাৰ্য সম্পন্ন কৰে। শিক্ষা খণ্ডটোৰ কৰ্মচাৰী, লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু ভালেসংখ্যক শিক্ষকৰ উপস্থিতিত এই শিলান্যাস কাৰ্য অনুষ্ঠিত হয়। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা আবণ্টিত ধনেৰে অসম আৰ্হিৰ ভৱনটো লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।